বাতৰি পঢ়িছো সংস্কৃতি চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ UPSত অনুমোদন জনাইছে। জম্মু কাশ্মীৰৰ আসন্ন নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰাৰ বাবে কালি নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। সমগ্ৰ দেশতে আজি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তবন ৰাইজে মন্দিৰত গৈ পূজা অৰ্চনা কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনৰ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব আৰু অহা 28 আগষ্টৰ পৰা হ'বলগীয়া 2024 চনৰ পেৰিছ পেৰা অলিম্পিকত দেশৰ 84-জনীয়া বৃহৎ খেলুৱৈ দলে ভাগ ল'ব। কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ UPSত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই আঁচনিৰ জৰিয়তে প্ৰায় 23 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় পেঞ্চন নীতি অৰ্থাৎ NPSৰ অধীনত থকা কৰ্মচাৰীসকলে এতিয়াৰে পৰা UPSলৈ আহিব পাৰিব। এই আঁচনি সন্দৰ্ভত উত্তৰ পশ্চিমাঞ্চল ৰেলৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া কপিঞ্জল শৰ্মাই এইদৰে কয়।
मेजर पहलू है, पांच पिलर्स है इसके। उसमें पहला पिलर है 50% एश्योर्ड पेंशन। तो ये स्कीम 50% ऑफ द एवरेज बेसिक पे ड्रॉन ओवर द लास्ट 12 मंथ्स, यानी कि सुपर एनुएशन से पहले पिछले 12 महीने का जो लास्ट ड्रॉन पे है उसका एवरेज के ऊपर 50% एश्योर्ड पेंशन है। ये मिनिमम 25 साल का क्वालिफाइंग सर्विस के बाद ये 50% का एश्योर्ड पेंशन है, और अगर किसी का पीरियड 10 साल से ऊपर है लेकिन 25 साल से कम है तो वो प्रोपोर्शनेट बेसिस पे उतना एश्योर्ड पेंशन उनका होगा। दूसरा पिलर है इसका एश्योर्ड फैमिली पेंशन। 60% ऑफ द पेंशन जो एम्प्लॉई का है वो है एश्योर्ड फैमिली पेंशन के रूप में, उनके परिवार वालों को दिया जाएगा अगर पेंशनर का डेथ होता है तो। तीसरा जो इसका पिलर है वो है एश्योर्ड मिनिमम पेंशन। अगर कोई भी कर्मचारी 10 साल या 10 साल से अधिक कार्यरत रहता है तो उनको 10,000 रूपये प्रति महीने का एक मिनिमम पेंशन गारंटीड है। चौथा जो इसका पिलर है वो है इन्फ्लेक्शन इंडेक्सेशन, यानी कि जैसे जैसे प्राइस बढ़ती है जो हमारी CPI है यानी कि कंज्यूमर प्राइस इंडेक्स है, उस कंज्यूमर प्राइस इंडेक्स के बढ़ने के साथ साथ ही ये ऑटोमेटिकली इसकी बढ़ोतरी होगी। तो ये इसका फोर्थ पिलर है। और फिफ्थ और पिलर है वो है लंप सम पेमेंट एट सुपर एनुएशन। तो पेंशन के साथ साथ सुपर एनुएशन पे एक लंप सम पेमेंट भी दिया जाएगा जो कि ग्रेच्युटी के अलावा ये एक लंप सम पेमेंट होगा और उस पर पेंशन पे कोई असर नहीं होगा, ये पेंशन से अलग एक लंप सम अमाउंट दिया जा रहा है। तो
জম্মু কাশ্মীৰত হ'বলগীয়া আসন্ন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষস্থানীয় নেতাসকলে কেন্দ্ৰীয়শাসিত অঞ্চলটোত 8খন জনসমাৱেশত অংশগ্ৰহণ কৰিব। জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ দায়িত্বত থকা দলটোৰ নেতা ৰাম মাধৱ আৰু জি কিষাণ ৰেড্ডী আজি অঞ্চলটোত উপস্থিত হ'ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত অহা 18-25 ছেপ্টেম্বৰ তথা 1 অক্টোবৰত কেন্দ্ৰীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। জম্মু কাশ্মীৰ বিধানসভাৰ 40ৰ পৰা 50খন আসনৰ তালিকা আজি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰাৰ বাবে কালি নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা এই বৈঠকত উপস্থিত আছিল। সমগ্ৰ দেশতে আজি প্ৰভু শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তগণ ৰাইজে মন্দিৰত গৈ পূজা অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাকী বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণৰ জন্মভূমি মন্দিৰকে ধৰি হাজাৰ হাজাৰ মন্দিৰ এই উপলক্ষে সুন্দৰভাৱে সজাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি জন্মাষ্টমী প্ৰাকক্ষণত দেশবাসী তথা প্ৰৱাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে কয় যে এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী নৌমীয়ে শ্ৰী মধ্যভাগত গীতাত থকা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনক সমগ্ৰ মানৱ জাতিৰ বাবে উত্তৰণ আৰু প্ৰেৰণাৰ স্বচ্ছতা উৎসৱ বুলি আখ্যা দিয়ে। তেওঁ শ্ৰীকৃষ্ণৰ আদৰ্শেৰে পৰিচালিত হোৱাৰ লগতে দেশৰ সমৃদ্ধি তথা প্ৰগতিৰ বাবে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হবলৈ সকলোকে আহান জনায়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতীক শ্ৰীকৃষ্ণৰ জন্মদিন উদযাপন কৰাৰ এটা উপলক্ষ। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনাই আমাক এই গুণসমূহৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু আমাক সত্য পথত আগবাঢ়ি যাবলৈ পথ দেখুৱায়। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। বাংলাদেশ টেলিভিছনৰ জৰিয়তে দেশক সম্বোধন কৰি মহম্মদ ইউনুছে এইদৰে কয়। তেওঁ উল্লেখ কৰে যে দেশখনৰ প্ৰশাসন, ন্যায়পালিকা, নিৰ্বাচন আয়োগ, নিৰ্বাচন ব্যৱস্থা তথা আইন কানুনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সংস্কাৰ সাধনৰ পাছতহে বাংলাদেশত নিকা, মুক্ত আৰু অংশগ্ৰহণমূলক নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে এই নিৰ্বাচনৰ মূল লক্ষ্য হৈছে দুৰ্নীতি, লুটপাট তথা গণহত্যাৰ বিৰুদ্ধে এটা জবাবদিহি ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলা। আনহাতে বিদেশ পৰিক্ৰমা সন্দৰ্ভত মুৰববীগৰাকীয়ে কয় যে তেওঁলোকে সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব। উমৈহতীয়া বিশ্বাস আৰু সহযোগিতা তেওঁলোকৰ বৈদেশিক নীতিৰ ভেটি হ'ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে উল্লেখ কৰি প্ৰফেচাৰ ইউনুছে কয় যে অন্তৱৰ্তীকালীন চৰকাৰে সংস্কাৰ অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰত বিশ্বাস ৰাখে। তেওঁ কয় যে ৰাজনৈতিক একতাৰ জৰিয়তে মহিলা, শিশু, দিব্যাংগ, ধৰ্মীয় সংখ্যালঘু তথা থলুৱা লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকে সকলোৱে যে দেশৰ নাগৰিক আৰু আইন অনুসৰি সকলোৰে সমান সুৰক্ষা লাভ কৰাৰ অধিকাৰ আছে সেয়া নিশ্চিত কৰা হ'ব। ইয়াৰ পূৰ্বে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ সাধাৰণ সচিব মিৰ্জা ফখৰুল ইছলাম আলমগিৰে ৰাজনৈতিক দলসমূহৰ সৈতে পৰামৰ্শৰ জৰিয়তে আৱশ্যকীয় সংস্কাৰ সাধনৰ পাছত দেশখনত অতি সোনকালে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰক স্পষ্ট ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহান জনাইছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিবাৰ্ষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা 9:30 বজাত নেত্ৰদানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অৰ্থ হেমলজি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শিখা জৈনৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 এই নম্বৰত ফোন কৰি এই সন্দৰ্ভত বিশেষজ্ঞগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে হোৱাটছএপযোগে 9289-940-44 এই নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিব পাৰিব। 2024 চনৰ পেৰিছ পেৰা অলিম্পিক প্ৰতিযোগিতা অহা 28 আগষ্টৰ পৰা আৰম্ভ হ'ব। সেইদিনা হ'বলগীয়া উদ্বোধনী অনুষ্ঠানৰ পাছতে এই 11-দিনীয়া ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হ'ব। অহা 8 ছেপ্টেম্বৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব। এইবাৰ প্ৰতিযোগিতাত দেশৰ এতিয়ালৈকে সৰ্ববৃহৎ 84 জনীয়া দলে ভাগ ল'ব। ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত দ্বিবাৰ্ষিক পেৰা অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক চিয়াৰ ফৰ ভাৰত শ্লোগানেৰে উৎসাহিত কৰাৰ বাবে আহান জনাইছে। US অপেন টেনিছ প্ৰতিযোগিতাৰ 2024 আজি নিউয়ৰ্কত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত সুমিত নাগল আৰু ৰোহন বোপন্নাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সুমিত নাগল 2019 চনৰ পাছৰ পৰা 4খন গ্ৰেণ্ডশ্লেম প্ৰতিযোগিতাৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হ'ব। বিশ্ব টেনিছ ৰেংকিঙৰ 52 সংখ্যক স্থানত থকা সুমিত নাগল এইবছৰ ফ্ৰেন্স অপেন আৰু উইম্বলডন চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়ান অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছিল। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে অনুমোদন জনাইছে। জম্মু কাশ্মীৰ আসন্ন নিৰ্বাচনত অনুষ্ঠিত হয় আৰু সমগ্ৰ দেশতে আজি Thank you.